এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত চলোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধকল্পে আৰম্ভ কৰা সিন্দুৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠকত প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰত পাকিস্তানী সেনাই গোলাবৰ্ষণ কৰি সেনাবাহিনীৰ কেইবাটাও ফায়াৰিং পোষ্ট ধবংস কৰাৰ পাছত সেনাবাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নতুন দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰে। পাকিস্তানৰ বেলুচিস্তানত সংঘটিত দুটা সুকীয়া ঘটনাত পাকিস্তান সেনাৰ 14 জোৱান নিহত হৈছে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত আজি পুৱা সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত 6 তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত চলোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধকল্পে আৰম্ভ কৰা সিন্দুৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিষয়টো সন্দৰ্ভত আজি সংসদ ভৱনত অনুষ্ঠিত এখন সৰ্বদলীয় বৈঠকত এই বিষয়ে জানিবলৈ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতৰ এই অভিযানত বৰ্তমানলৈ 100 অধিক পাকিস্তানী সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱাইছে। ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলৰ অংশগ্ৰহণেৰে সম্প্ৰতি চলি থকা এই বৈঠকত চৰকাৰে এই অভিযানৰ বিষয়ে সকলোকে অৱগত কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাজ্যসভাৰ নেতা তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দ্যোপাধ্যায়, DMK নেতা TR বালু, LPG নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান, JDU নেতা সঞ্জয় ঝা, NCPৰ শাৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া সুলে আৰু শিৱসেনাৰ নেতা শ্ৰীকান্ত সিন্ধে উপস্থিত আছে। বিভিন্ন দলৰ নেতাসকলে দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ সিন্দুৰ অভিযানক প্ৰশংসা কৰিছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সশস্ত্ৰ বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থাক লৈ গৌৰৱ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিৰোধী পক্ষই ইয়াৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ পাছত চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। সিন্দুৰ অভিযানৰ পাছত লেহ বিমানবন্দৰ বন্ধ কৰি দিয়াৰ বাবে লাডাখত আবদ্ধ হৈ পৰা পৰ্যটকসকলক সৌহাৰ্দ্যৰ চিনস্বৰূপে বিনামূলীয়া থকা খোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। হোটেল অথবা গেষ্ট হাউচৰ পৰা গন্তব্যস্থানলৈ বুলি ওলাই আহি লেহত আবদ্ধ হৈ পৰা পৰ্যটকসকলে আতিথ্য উদ্যোগে আগবঢ়োৱা এই সুবিধা গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে সিন্দুৰ অভিযানৰ পৰিপ্ৰেক্ষিতত লেহ খণ্ডলৈ বিমান সেৱা বাতিল কৰাৰ ফলত লাডাখত ভালেসংখ্যক পৰ্যটক আবদ্ধ হৈ আছে। জম্মু কাশ্মীৰত পাকিস্তানী সেনাই গোলাবৰ্ষণ কৰি সেনাবাহিনীৰ কেইবাটাও ফায়াৰিং পোষ্ট ধবংস কৰাৰ পাছত সেনাবাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিছে। সেনাৰ গুলীত শত্ৰুপক্ষৰ ভালেসংখ্যক জোৱান হতাহত হোৱাৰ তথ্য পোৱা গৈছে। পৰিস্থিতি অধিক অৱনতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই জম্মু খণ্ডৰ 5 সীমান্ত জিলা জম্মু, কঠুৱা, চাম্বা, ৰাজৌৰী আৰু পুঞ্চৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান দ্বিতীয় দিনৰ বাবে বন্ধ ঘোষণা কৰিছে। জম্মু প্ৰশাসনে ইয়াৰ 10 জিলাতে 24 কাৰ্যক্ষম হোৱাকৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত বৰ্ধিত উত্তেজনাৰ মাজত জম্মু কাশ্মীৰৰ সীমান্তত আজি 14 বাবে গুলীয়াগুলী চলিছে। ইপিনে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ 4 ছেক্টৰত যোৱা নিশা পাকিস্তানী সেনাই নিৰৱচ্ছিন্নভাৱে কৰা গোলাবৰ্ষণৰ সেনাবাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিয়ে। সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে পাকিস্তানৰ সেনাই জম্মু জিলাৰ আখনুৰ খণ্ড, কুপৱাৰা, বাৰামুল্লা আৰু উৰিত গোলাবৰ্ষণ কৰে। এই গোলাবৰ্ষণত দুয়োপক্ষৰ কোনো লোক হতাহত হোৱাৰ তথ্য পোৱা হোৱা নাছিল। অৱশ্যে কালিৰ গোলাবৰ্ষণত বেয়াকৈ ক্ষতিগ্ৰস্ত জম্মুৰ পুঞ্চ জিলাত নিশাৰ ভাগত পৰিস্থিতি শান্ত হৈ থাকে। পুঞ্চত গোলাবৰ্ষণত কালি 13 লোকৰ মৃত্যু হয়। ইতিমধ্যে সীমান্ত অঞ্চলৰ পৰা শতাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। বহু লোকক মাটিৰ তলত স্থাপন কৰা বাংকাৰলৈকো স্থানান্তৰ কৰা হৈছে। পাকিস্তানৰ গোলাবৰ্ষণত বহু ঘৰ, বাহন আৰু এটা গুৰুদ্বাৰকে ধৰি কেইবাটাও ভৱন ধবংস হয়। পঞ্জাব আৰক্ষীয়ে প্ৰশাসনিক কাৰণ দৰ্শাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো বিষয়া আৰু জোৱানৰ ছুটী বাতিল কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিশেষ পৰিস্থিতিতহে ছুটী মঞ্জুৰ কৰা হ'ব। একেদৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সৈতে জড়িত সকলো লোককে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁলোকক 24 যিকোনো ধৰণৰ তাৎক্ষণিক চিকিৎসাৰ বাবে সাজু হৈ থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নতুন দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰে। ভাৰতে পাকিস্তান আৰু জম্মু আৰু কাশ্মীৰৰ পাক অধিকৃত এলেকাত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ এদিন পাছতে তেওঁলোকৰ মাজত এই বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে কালি শ্ৰীডোভালে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধবংস কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিষয়ে বিভিন্ন দেশৰ নিৰাপত্তা উপদেষ্টাসকলক অৱগত কৰাইছিল। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে লগতে এইবুলিও জানিবলৈ দিয়ে যে ভাৰতৰ অৱদমনৰ প্ৰতি কোনোধৰণৰ আগ্ৰহ নাই যদিও পাকিস্তানে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিলে প্ৰত্যুত্তৰ দিয়াৰ বাবে নতুন দিল্লী সাজু হৈ আছে। পাকিস্তানৰ বেলুচিস্তানত সংঘটিত দুটা সুকীয়া ঘটনাত পাকিস্তান সেনাৰ 14 জোৱান নিহত হৈছে। প্ৰদেশখনৰ বোলাঞ্জ জিলাৰ মাচৰ অন্তৰ্গত শ্বৰকান্দ এলেকাত সেনাৰ কনভয় এটালৈ লক্ষ্য কৰি ৰিমট কণ্ট্ৰলড IED সংঘটিত কৰা প্ৰথমটো ঘটনাত 12 সৈনিকে প্ৰাণ হেৰুৱায়। নিহতসকলৰ মাজত 2 স্পেচিয়েল অপাৰেশ্যন কামাণ্ডাৰো আছিল। পৰৱৰ্তী সময়ত কেছ জিলাৰ কুলাগ টিগ্ৰান এলেকাত অনুৰূপ ধৰণৰ আন এটা আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই ঘটনাটোত আন 2 সৈনিকে প্ৰাণ হেৰুৱায়। বেলুচিস্তান লিবাৰেশ্যন আৰ্মী নামৰ সংগঠনটোৰ মুখপাত্ৰ জিয়ান বেলুচে প্ৰকাশ কৰা এটা বিবৃতিত এই 2 আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত আজি পুৱা সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত 6 তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আন এজন আহত হয়। তীৰ্থযাত্ৰীসকলক কঢ়িয়াই নিয়া ডেৰাডুনৰ সহস্ৰধাৰা হেলিপেডৰ পৰা খাৰচালি হেলিপেড অভিমুখে গৈ থকা অৱস্থাত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ হেলিকপ্টাৰখন গংনানী এলেকাৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ সময়ত হেলিকপ্টাৰখনত পাইলটগৰাকীকে ধৰি মুঠ 7 লোক আছিল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হোৱাৰ 80 বৰ্ষপূৰ্তি উপলক্ষে আজি পুডুচেৰীৰ বীচ ৰোডত থকা যুদ্ধ স্মাৰকত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। পুডুচেৰীৰ উপায়ুক্ত কুলথুংগান আৰু পুডুচেৰী তথা চেন্নাইত থকা ফ্ৰান্সৰ বাণিজ্য দূতাবাসৰ উপ মহাবাণিজ্য দূত জিন ফিলিপ হুথৰে যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণাহুতি দিয়া সৈনিকসকলৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কাৰ্যসূচীত সৈনিকসকলক সোঁৱৰি কিছু সময় মৌনতা অৱলম্বন কৰা হয়। ছৌদি আৰবৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী আদেল আল জুবেইৰে আজি পুৱা নতুন দিল্লীত বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰে। তেওঁলোকৰ মাজত অনুষ্ঠিত বৈঠকৰ বিষয়ে জানিবলৈ দি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে তেওঁ ছৌদি আৰবৰ মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। বিধি বলবৎকাৰী সঞ্চালকালয়ে GST-ৰ ভুৱা ৰচিদ সম্পৰ্কীয় এটা ঘটনা সন্দৰ্ভত কলকাতা, ৰাঁচী আৰু জামছেদপুৰৰ 9 স্থানত অভিযান চলাইছে। এই ভুৱা ৰচিদ প্ৰস্তুত কৰাৰ সৈতে জড়িত অভিযুক্তসকলে প্ৰায় 14,325 কোটি টকাৰ এনে ৰচিদৰ জৰিয়তে 800 কোটি টকাতকৈও অধিক পৰিমাণৰ অবৈধ ইনপুট টেক্স ক্ৰেডিট চমুকৈ ITC-ৰ ব্যৱস্থা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। পাকিস্তানৰ পৰা পৰিচালিত একাংশ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এটা পুৰণি ভিডিঅ' প্ৰচাৰ কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে প্ৰচাৰ কৰা ভিডিঅ'টো 2024 বনজুইৰহে। চৰকাৰে লগতে সত্যাসত্য নিৰূপণ নোহোৱা কোনো তথ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আৰু চৰকাৰৰ আনুষ্ঠানিক উৎসৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 2 পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 180 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 আৰু 4 বলত 8 বিনিময়ত 183 সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডি ৱাল ব্ৰেভিছে সৰ্বাধিক 52 কৰে। শিৱম দুবে 45 বৰঙণি আগবঢ়ায়। কলকাতাৰ বৈভৱ অৰোৰাই 3 দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 ছটা উইকেট হেৰুৱাই 179 কৰে। কলকাতাৰ হৈ অজিংক্য ৰাহানে সৰ্বাধিক 48 কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত চলোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধকল্পে আৰম্ভ কৰা সিন্দুৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠকত প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰত পাকিস্তানী সেনাই গোলাবৰ্ষণ কৰি সেনাবাহিনীৰ কেইবাটাও ফায়াৰিং পোষ্ট ধবংস কৰাৰ পাছত সেনাবাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নতুন দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰে। পাকিস্তানৰ বেলুচিস্তানত সংঘটিত 2 সুকীয়া ঘটনাত পাকিস্তান সেনাৰ 14 জোৱান নিহত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।